Iya, agak geni.
বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোট গণনা কৰা হ'ব, ভাৰত আৰু স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেক্সে প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত আগলৈকো যৌথভাৱে কাম কৰি যাবলৈ সহমতত উপনীত হৈছে, আৰু নাগপুৰত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক 4 উইকেটত পৰাস্ত কৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া আৰ এলিছ বাজে কয় যে আটাইকেইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী তথ্যপাতিসমূহ চালি জাৰি চোৱা হৈছে। তেওঁ কয় যে এই প্ৰক্ৰিয়াৰ সময়ছোৱাত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি প্ৰাৰ্থীৰ লগতে নিৰ্বাচনী বিষয়াসকলো উপস্থিত আছিল। এই প্ৰক্ৰিয়াৰ সময়ছোৱাত কোনো এগৰাকী প্ৰাৰ্থীয়ে অভিযোগ দিয়া নাই। ইলেক্ট্ৰনিক ভোটিং মেচিন, EVMসমূহ নিৰ্বাচন আয়োগ আৰু আৰক্ষী বিষয়াসকলৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ষ্ট্ৰংৰুমত ৰখা হৈছে। ভোটগণনাৰ বাবে দিল্লীৰ 11খন জিলাত 19টা কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ কয় যে এই ভোটগণনাৰ বাবে 12,000 লোকক নিয়োগ কৰা হৈছে। ভাৰত আৰু স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ গতিবিধি পৰ্যালোচনা কৰাৰ উপৰি সামুদ্ৰিক ক্ষেত্ৰকে ধৰি বিভিন্ন যৌথ কাৰ্যসূচীক লৈ আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে দুয়োখন ৰাষ্ট্ৰই বিশেষকৈ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ তথা প্ৰযুক্তিগত দিশত ঘনিষ্ঠ সহযোগিতাৰে গুৰুত্ব প্ৰদানৰ বাবে সন্মত হৈছে। ৰাষ্ট্ৰক প্ৰথম অগ্ৰাধিকাৰ দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু এই দৃষ্টিভংগী তুষ্টিকৰণৰ নহয়, সন্তুষ্টিকৰণৰ দৃষ্টিভংগী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ জনসাধাৰণে এই নীতিক সমৰ্থন দিয়াৰ বাবে তেওঁৰ চৰকাৰে তৃতীয়বাৰৰ বাবে জনাদেশ লাভ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কালি ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছে সবকা সাথ সবকা বিকাশ আদৰ্শৰ কথা বুজি নাপায়, কিয়নো এই দলটো এটা পৰিয়ালকেন্দ্ৰিক দল। শ্ৰীমোদীয়ে লগতে কয় যে কংগ্ৰেছৰ ৰাজনীতিৰ মন্ত্ৰ হৈছে শাসনত থকা আন দলক অস্থিৰ কৰি তোলা, সেয়েহে যি দলৰ চৰকাৰ শাসনলৈ আহে কংগ্ৰেছে সেই দলকে অস্থিৰ কৰিবলৈ বিচাৰে বুলিও শ্ৰীমোদীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে যে তেওঁৰ চৰকাৰে দক্ষতাৰ বিকাশ, বিত্তীয় ব্যৱস্থা আৰু উদ্যোগীকৰণক অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে আমাৰ দেশৰ অৰ্থব্যৱস্থা দ্ৰুতগতিত আগবাঢ়িছে আৰু ইয়াৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই গৰ্ব অনুভৱ কৰে। ইয়াৰ পূৰ্বে আলোচনাৰ ভাগ লৈ বিজেপিৰ দেৱেন্দ্ৰ প্ৰতাপ সিঙে কয় যে চৰকাৰে কৃষক তথা অনুসূচিত জাতি আৰু জনজাতিৰ কল্যাণৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীসিঙে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিৰোধী দলৰ নেতাই কৰা তাচ্ছিল্যসূচক মন্তব্যৰো গৰিহণা দিয়ে। এই বিতৰ্কত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দলৰ নেতা এইচ ডি দেৱগৌড়া, কংগ্ৰেছৰ ৰাজীৱ শুক্লা, সমাজবাদী পাৰ্টীৰ জয়া বচ্চন, আপৰ সঞ্জীৱ অৰোৰা, বি এছ পিৰ ৰামজীৰ লগতে আন আন সদস্যসকলেও ভাগ লয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেক্সেটৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। টেলিফোনযোগে হোৱা বাৰ্তালাপত দুয়ো স্থল, বায়ু, সামুদ্ৰিক আৰু মহাকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়সমূহ পৰ্যালোচনা কৰে। এই বাৰ্তালাপতে শ্ৰীসিঙে আমেৰিকাৰ প্ৰতিৰক্ষা সচিবৰূপে নিযুক্তি লাভ কৰাৰ বাবে হেক্সেটক অভিনন্দন জনায়। দুয়োগৰাকী নেতাই উভয় ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সহযোগিতাৰ শলাগ লোৱাৰ লগতে আগলৈ এই সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ পোষকতা কৰে। লগতে প্ৰযুক্তিগত সহযোগিতা, তথ্যৰ আদান প্ৰদান, যৌথ সামৰিক অনুশীলন আদি বিষয়ত একেলগে কাম কৰাৰো দুয়ো সিদ্ধান্ত লয়। ভাৰত আৰু আমেৰিকাই যৌথভাৱে কাম কৰি প্ৰতিৰক্ষা সহযোগিতাৰ বিস্তৃত পৰিকাঠামোৰ খচৰা প্ৰস্তুত কৰা তথা 2025-2035 চনৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ গাঁথনি সাজু কৰাৰ বিষয়টো দুয়ো সন্মতি প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰ প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত এতিয়ালৈ 90 লাখতকৈ অধিক পৰিয়ালে বাসগৃহ লাভ কৰিছে। লোকসভাত দিয়া এটা লিখিত উত্তৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী তোখন চাহুৱে কৈছে যে 1,18,00,000তকৈ অধিক বাসগৃহ নিৰ্মাণত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে 1,12,00,000তকৈ অধিক বাসগৃহ নিৰ্মাণ কাৰ্য চলি আছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি কৰ্ণাটকৰ ৰাণেবেন্দুৰলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাণেবেন্দুৰত অনুষ্ঠিত কৰ্ণাটক বৈভৱ সাহিত্য আৰু সংস্কৃতি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 10 ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ লগতে স্বয়ম প্ৰভা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ইউটিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। চলিত বৰ্ষত এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় 3 কোটি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে আবেদন কৰিছিল। ইয়াৰে ভিতৰত 36 গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। এই অনুষ্ঠানত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীয়ে সন্মুখীন হোৱা মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলোকপাত কৰা হয়। এই অনুষ্ঠানৰ বাবে অনলাইনযোগে আবেদন কৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ পৰা 6ৰ পৰা 12 গৰাকীক যোগ্য বিবেচিত কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ক্ৰেছ জয়শংকৰ আৰু গ্ৰীচৰ বৈদেশিক মন্ত্ৰী জৰ্জ জেৰাপেট্ৰিটিজে কালি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। বৈঠকৰ সময়ত জয়শংকৰে ভাৰত গ্ৰীচৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে ভাৰতে ব্যৱসায়, বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতা বিচাৰে। গ্ৰীচৰ বৈদেশিক মন্ত্ৰী জৰ্জ জেৰাপেট্ৰিটিজে কয় যে গ্ৰীচে পৰ্যটন, সংস্কৃতি আৰু ব্যৱসায়ৰ লগতে সকলো ক্ষেত্ৰতে ভাৰতৰ সৈতে নিজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বিচাৰে। প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত জনসাধাৰণৰ মাজত 3খন নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন ডিজিটেল প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতীয় ন্যায় ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তন কৰি যোৱা বছৰৰ 1 জুলাইৰ পৰা এই নতুন আইনকেইখন ৰূপায়ণ কৰা হৈছে। নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক 4 উইকেটত পৰাস্ত কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি 47 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 248 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে 38 অভাৰ আৰু 4টা বলত 6টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। এই বিজয়েৰে ভাৰতে শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেল পৰহিলৈ কটকত অনুষ্ঠিত হ'ব। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ কালি 10ম দিনা ছাৰ্ভিচেছৰ হৈ নীৰজ কুমাৰে পুৰুষৰ 50 মিটাৰ ৰাইফল পজিচনত সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ ৰিকাৰ ফাকাত পশ্চিমবংগৰ জুৱেল চৰকাৰে সোণৰ পদক লাভ কৰাৰ লগতে ছাৰ্ভিচেছে ৰূপৰ পদক আৰু ছিকিমে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। মহিলাৰ ৰিকাৰ্ভ দলীয় শাখাত মহাৰাষ্ট্ৰই সোণ, ঝাৰখণ্ডে ৰূপ আৰু হাৰিয়ানাই ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰতিযোগিতাত কালি অসমৰ 4গৰাকী বক্সাৰে নিজ নিজ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তাৰকা বক্সাৰ শিৱ থাপাই ছেমিফাইনেলত মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে অভিনৱ শইকীয়াই দিল্লীৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়ো উভয়ে নাগপুৰৰ প্ৰতিপক্ষক 5-0 ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। ভাৰত আৰু স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত যুটীয়া কৰ্মৰত গোটৰ 5ম বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেক্সেইট প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত আগলৈকো যৌথভাৱে কাম কৰি যাবলৈ সহমতত উপনীত হৈছে। আৰু নাগপুৰত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিটো মানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55